এয়া আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যত 84,743 বিঘা ভূমি অবৈধ দখলৰ পৰা মুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা দখলকাৰীক ৰাজ্যখনত উচ্ছেদ কৰি নতুন পৰিৱেশ ঘূৰাই অনা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিগত 4 বছৰত দখলমুক্ত কৰা ভূমি গুৱাহাটী মহানগৰীৰ আকাৰৰ সমান বুলি ড০ শৰ্মাই আজি এখন সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ব্যাপক অনুপ্ৰৱেশ আৰু জিলাখনৰ জনগাঁথনিৰ সলনিৰ অভিসন্ধিৰে পৰিকল্পিত দখলৰ ফলত অসমে অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে। এই উচ্ছেদ অভিযানক ৰাজনৈতিক দৃষ্টিভংগীৰে গ্ৰহণ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি কোকৰাঝাৰত ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় শোধনাগাৰ লিমিটেড আদিৰ সহযোগত স্থাপন কৰা কেন্দ্ৰটোত উন্নত ক্ৰীড়া প্ৰযুক্তি, তৃণমূল পৰ্যায়ৰ এথলেটৰ বিভিন্ন সা সুবিধা, তেওঁলোকৰ যোগ্যতা নিৰূপণ আদিৰ ব্যৱস্থা আছে। 25,70,00,000 ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ক্ৰীড়া প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থাকে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি ধুবুৰী জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। অভিলাষী জিলা হিচাপে ঘোষণা হোৱাৰ পাছত জিলাখন ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে অভিলাষী জিলা পৰিকল্পনাৰ মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলা আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকতো অংশ লয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত শ্ৰেণীকোঠা পৰিদৰ্শন কৰে। ভাৰতীয় মহাকাশচাৰী কেপ্টেইন শুভাংশু শুক্লা আৰু এক্সিয়ম 4 অভিযানৰ আন 3 মহাকাশচাৰীয়ে 18 অভিযানৰ অন্তত আজি পৃথিৱী পৃষ্ঠত পদাৰ্পণ কৰে। অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাৰ পাছত ড্ৰেগন কেপচুলৰ সহায়ত মহাকাশচাৰীসকলে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। এই অভিযানৰ সফলতাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে মহাকাশচাৰীকেইজনক আদৰণি জনায়। উল্লেখযোগ্য যে কালি বিয়লি 4:30 আনডকিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আজি অৱতৰণৰ পাছত গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ 7 বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আন 3 সদস্যৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু 1984 মহাকাশলৈ যোৱা উইং কামাণ্ডাৰ ৰাকেশ শৰ্মাৰ পিছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে। ভোটদাতাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগে বিভিন্ন জিলাত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ BLO আৰু BLO ছুপাৰভাইজাৰসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত হোৱা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত ভোটদাতাৰ তালিকা সংশোধনৰ প্ৰয়োজনীয়তা, সংশোধন পদ্ধতি, শুদ্ধৰূপত তালিকা প্ৰস্তুত কৰাকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে অৱগত কৰোৱা হয়। অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিতৰ উপৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত কেইবাগৰাকীও অভিজ্ঞ ব্যক্তিয়ে এই প্ৰশিক্ষণ প্ৰদান কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত কালি আইন আৰু ন্যায় মন্ত্ৰালয়ে আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। ৰাষ্ট্ৰসংঘৰ খাদ্য কাৰ্যসূচীৰ অধীনত অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাজ্যৰ শিশু আৰু মহিলাৰ ৰক্তাল্পতা দূৰ কৰাৰ বাবে পুষ্টি প্ৰথম নামৰ এখন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ অধীনত ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত যোগান ধৰা চাউলত ফৰ্টিফাইড অৰ্থাৎ পৰিপুষ্টিযুক্ত চাউল সংযুক্ত কৰি যোগানৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযান্ত্ৰিক সহায়ক গোবিন্দ গোস্বামীৰ মগজুৰ ৰক্তক্ষৰণ হৈ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। 2012 অৱসৰ গ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 73 বছৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।